Ella a Kahmani. Batori khoyte ya moi jinti rani reka aru mur logot ase rituparna bora etiar ghai ghai batori khumuhul Rastrapati Srimati Draupadi Murmue notun dilir kartobyapathot ayojito 77 sankhya ganarajya dibohor kuskaujat ongkhogrohon kore সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰে 77 সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমৰ সৰ্বাত্মক বিকাশৰ বাবে চৰকাৰে কাম কৰি অহাৰ কথা উল্লেখ কৰে আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তত 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে অসমৰ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি ৰাজ্যত শান্তি নিজৰা ববলৈ আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্যপথত আয়োজিত 77 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰম্পৰাগত ঘোঁৰা বাগিৰে কৰ্তব্যপথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সন্মিলিত অভিবাদন গ্ৰহণ কৰে কুচকাৱাজৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাৰ্ঘ নিবেদন কৰি ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বীৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰে এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাবো ছুবিয়ান্তো মুখ্য অতিথি হিচাপে উপস্থিত থাকে এই কুচকাৱাজত ইণ্ডোনেছিয়াৰ 160গৰাকী আৰু 190গৰাকী দুটা দলে অংশগ্ৰহণ কৰে স্বৰ্ণিম ভাৰত ঐতিহ্য আৰু উন্নয়নৰ বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ 31টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয় কুচকাৱাজত 300গৰাকী বাদ্যশিল্পীয়ে চাৰে জাহাজে আচ্ছা গীতৰ লহৰ তোলে সমাৰোহত আকাশমাৰ্গৰ পৰা হেলিকপ্টাৰযোগে ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিত পুষ্পবৃষ্টি কৰা হয় শোভাযাত্ৰাত T-90 টেংক নাগ মিছাইল প্ৰণালী ব্ৰহ্মছ পিনাকা ৰকেট ব্যৱস্থা অগ্নিবাণ ৰকেট লাঞ্চাৰ আদি প্ৰদৰ্শন কৰা হয় গণৰাজ্য দিৱসৰ কুচকাৱাজত স্থলসেনা নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলে শক্তি প্ৰদৰ্শন কৰে শোভাযাত্ৰাত হাৰিয়ানাৰ ভাগৱত গীতা আৰু উত্তৰ প্ৰদেশৰ মহাকুম্ভৰ প্ৰদৰ্শনত দৰ্শক আপ্লুত হয় গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানত 10,000 বিশিষ্ট লোকক আমন্ত্ৰণ জনোৱা হৈছিল ইয়াৰে ভিতৰত পঞ্চায়ত হস্তশিল্পী আশা আৰু অংগনবাড়ী কৰ্মী খেতিয়ক আদিৰ লগতে বিভিন্ন ক্ষেত্ৰৰ লোকে আজি গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীত উপস্থিত থাকে সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে তেওঁ কয় যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব নীতি স্থবিৰতা দূৰ কৰিব সম্পদৰ বিস্তৃতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘৱ কৰিব এনেধৰণৰ ব্যাপক সংস্কাৰণৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে শ্ৰীমতী মুৰ্মুৱে কয় যে দেশত 1947 চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা উপনিৱেশিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্ৰচেষ্টা চলি আছে ভাৰতীয় দণ্ডবিধি ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে তেওঁ কয় যে নতুন ফৌজদাৰী আইন 3খনে শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ বিষয়টো ফৌজদাৰী ন্যায় ব্যৱস্থাৰ মূল কেন্দ্ৰৰূপে পৰিগণিত কৰিছে 77 সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয় যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছে গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলত বিভিন্ন বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰাৰ কথাও উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে কয় যে অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি পাইছে ৰাজ্যৰ জনমৰী আয় পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে বহু নতুন বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তঃগাঁথনি উন্নয়ন অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয় যে অসম চৰকাৰে যিকোনো ধৰণৰ অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ড্ৰাগছ সৰবৰাহ মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ বাল্যবিবাহ মানৱ সৰবৰাহ বন্যপ্ৰাণী সৰবৰাহ চাইবাৰ অপৰাধ আদিৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে মিশন বসুন্ধৰাৰ পূৰ্বৰ দুটা পৰ্যায়ৰ সফল ৰূপায়ণৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে 2024 চনৰ অক্টোবৰত মিশন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিছে। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 7 লাখ হিতাধিকাৰীলৈ 350 কোটি টকা মুকলি কৰি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। বিগত বৰ্ষত 66 লাখ পৰিয়ালক নগদবিহীন বীমাৰ দ্বাৰা সামৰি লোৱাৰ কথাও শ্ৰীআচাৰ্যই প্ৰকাশ কৰে। জলজীৱন অভিযানৰ অধীনত অসম চৰকাৰে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰা হৈছে। জলজীৱন আঁচনিৰ অধীনত 58 লাখতকৈও অধিক লোকৰ ঘৰত নলযোগে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। গাঁওসমূহৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰি ৰাজ্যপাল শ্ৰীআচাৰ্যই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বৰ্তমানলৈ 19,50,000টা পকীগৃহ নিৰ্মাণ কৰা হৈছে। গ্ৰামীণ নিয়োগৰ ক্ষেত্ৰত MGNREGAৰ অধীনত বহু লোকে কৰ্মসংস্থাপন লাভ কৰিছে। ইপিনে ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা 100% প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণৰ দিশত দেশৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰাৰ কথাও ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
76 সংখ্যক গণৰাজ্য দিৱস দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উদযাপন কৰাৰ বাতৰি আমালৈ আহিছে। মহাৰাষ্ট্ৰত ছত্ৰপতি শিৱাজী মহাৰাজ খেলপথাৰত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ৰাজ্যপাল কে টি পাৰনায়কে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। লাক্ষাদ্বীপত লাক্ষাদ্বীপ প্ৰশাসনৰ উপদেষ্টা সন্দীপ কুমাৰে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। আন্দামান নিকোবৰতো 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। উপৰাজ্যপাল ডি কে যোশীয়ে আন্দামান নিকোবৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। কৰ্ণাটক, নাগালেণ্ড, বিহাৰ, ছত্তীশগড় আদিতো গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আহ্বান জনাইছে। ৰাজ্যত শান্তিৰ নিজৰা ববলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা কেইবছৰমানৰ ভিতৰত ৰাজ্যখনে কেইবাটাও উল্লেখযোগ্য সফলতাৰ বিষয়ে আলোকপাত কৰে। 2024 চনত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰা, বিহুৱে গ্ৰীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰা, লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিয়ে দেশৰ ভিতৰতে অনন্য স্থান পোৱা আদি বিষয়সমূহ উল্লেখ কৰে। কেৱল সাংস্কৃতিক স্বাভিমানেই নহয় অৰ্থনৈতিক ক্ষেত্ৰখনতো ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। 27,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পই 2025 চনৰ ভিতৰত অসমৰ পৰা 48 মিলিয়ন চিপ ৰপ্তানি কৰাৰ সংকল্প লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 2025 বৰ্ষৰ পদ্ম সন্মানসমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ 139 গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 7 গৰাকী বিশিষ্ট ব্যক্তিক পদ্মবিভূষণ, 19 গৰাকীক পদ্মভূষণ আৰু 113 গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। 13 গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। পদ্ম সন্মান লাভ কৰাসকলৰ ভিতৰত অসমৰো 5 গৰাকী বিশিষ্ট ব্যক্তি আছে। যশস্বী নৃত্যশিল্পী সত্ৰীয় সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিয়ে এইবাৰ পদ্ম সন্মান লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম সন্মান লাভ কৰা বিশিষ্ট ব্যক্তিসকলক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই ব্যক্তিসকলৰ অসাধাৰণ সাফল্যক সন্মান জনাবলৈ পাই দেশ গৌৰৱান্বিত হৈছে। পদ্ম সন্মান প্ৰাপকসকলৰ নিষ্ঠা আৰু দৃঢ়তা সঁচাকৈ প্ৰেৰণাদায়ক বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পদ্ম সন্মান লাভ কৰা প্ৰতিগৰাকী ব্যক্তি কঠোৰ পৰিশ্ৰম, উৎসাহ, নিষ্ঠা আৰু উদ্ভাৱনৰ প্ৰতিমূৰ্তিস্বৰূপ। এই ব্যক্তিসকলে অগণন লোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত 76 সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে। সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰে। ছয়সত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমৰ সৰ্বাত্মক বিকাশৰ বাবে চৰকাৰে কাম কৰি অহাৰ কথা উল্লেখ কৰে আৰু অসমৰ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি ৰাজ্যত শান্তিৰ নিজৰা ববলৈ আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।